জুলাই 2024। মৰমৰ ভনী, এতিয়া মোৰ মৰমৰ স্বামী আৰু আমাৰ আশীৰ্বাদপূৰ্ণ স্মৃতিৰ প্ৰিয় মেট্ৰ'পলিটান প্ৰভুৰ সৈতে থকা দুমাহ হ'ল। এটা পৰিয়াল, আমাৰ বিশ্বাস আৰু আমাৰ সমগ্ৰ মণ্ডলী হিচাপে এইটো আমাৰ বাবে ইমান অপ্ৰত্যাশিত আছিল। আমি একেলগে তেওঁ আমাৰ পৰা প্ৰস্থানৰ বাবে শোক প্ৰকাশ কৰিছোঁ, চকুৰ পানীৰে তেওঁৰ সমাধি প্ৰত্যক্ষ কৰিছোঁ আৰু তেওঁৰ জীৱন বহু বছৰৰ বিশ্বাসী সেৱা আৰু খ্ৰীষ্টক জনাবলৈ আৰু দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ আৰু মণ্ডলীৰ নেতৃত্ব দিয়াৰ বাবে কৰা সকলোবোৰ কথা মনত পেলাইছোঁ। মই নিশ্চিত যে আপুনি লাইভ ষ্ট্ৰীমিঙত কিছুমানে সেৱাত উপস্থিত আছিল বা চাই আছিল। কিমান ডাঙৰ আৰু সৰু লোক মেট্ৰ'পলিটানক বিদায় জনাবলৈ আহিছিল, সেয়া আচৰিত আছিল। তেওঁৰ জীৱনে তেওঁলোকক শুভবাৰ্তা আৰু খ্ৰীষ্টৰ প্ৰেমেৰে স্পৰ্শ কৰিছিল। মই কল্পনা কৰোঁ যে সেৱাৰ সময়ত আপুনি আমাৰ পৰিয়ালটোক সেই ডাঙৰ পৰ্দাত দেখিছিল। এইটো সহজ নাছিল, কিন্তু ঈশ্বৰে আমাক এনে দুখৰ সময়ত ৰাজহুৱাভাৱে চাবলৈ অনুগ্ৰহ দিছিল। আপোনাৰ প্ৰাৰ্থনাৰ বাবে আপোনাক বহুত ধন্যবাদ, যিয়ে আমাক এনেকৈ পৰিস্থিতিত চলাই নিয়াত সহায় কৰিছিল। মই ছাৰাহ আৰু তেওঁৰ পৰিয়ালৰ সৈতে আছিলোঁ যেতিয়ালৈকে 40 দিনৰ সুখ শেষ হোৱা নাছিল আৰু মই ঘৰলৈ অহাৰ আগতে আমাৰ নতুন মেট্ৰ'পলিটান বাছনি কৰা হৈছিল। মোৰ স্বামীৰ প্ৰস্থানৰ পিছত মই বহুতো বস্তুৰ যত্ন ল'ব লাগিব আৰু মোৰ পৰিয়ালৰ সকলো সহায় আৰু মৰমৰ বাবে মই কৃতজ্ঞ। মই ঘৰলৈ অহাৰ পিছৰে পৰা মই আমাৰ মণ্ডলীৰ সকলো ভনীৰ বিষয়ে চিন্তা কৰি আছোঁ, যিসকলে আমাক ভাল পায় আৰু আমাৰ বাবে প্ৰাৰ্থনা কৰি আহিছে। মই কল্পনা কৰোঁ যে আপুনি নিশ্চয় ভাবি আছে যে মোৰ স্বামীক হেৰুওৱাৰ পিছত মই ঠিক হৈ থাকিমনে। মৰমৰ ভনী, মই আপোনাক এই চিঠিখন লিখি আপোনাক জনাবলৈ যে মই কেনেকৈ আছোঁ আৰু ঈশ্বৰে মোক এই কঠিন সময়ৰ বাবে দিয়া অনুগ্ৰহৰ বিষয়ে। যিহেতু আমি এখন পতিত পৃথিৱীত বাস কৰোঁ, আমি সকলোৱে আমাৰ জীৱনকালত সংগ্ৰাম আৰু এক প্ৰকাৰ ক্ষতিৰ সন্মুখীন হ'ম। সম্ভৱতঃ মই আজি আপোনাক যি লিখিছোঁ সেয়া কোনোবা দিনা আপোনাৰ বাবে কিছু সহায়ক হ'ব। আমাৰ নাতি নাতিনীকে ধৰি আমাৰ পৰিয়ালৰ সকলোৱে মেট্ৰ'পলিটানক বহুত মনত পেলায়। আমি তেওঁক ভ্ৰমণ কৰাত অভ্যস্ত আছিলোঁ, কিন্তু তেওঁ সদায় ঘৰলৈ আহিছিল। এতিয়া আমি তেওঁক পুনৰ চাবলৈ স্বৰ্গ পোৱালৈ অপেক্ষা কৰিব লাগিব। মোৰ ক্ষেত্ৰত মেট্ৰ'পলিটান আৰু মই প্ৰায় 50 বছৰ বিবাহ পাশত আবদ্ধ হৈছিলোঁ আৰু মই আশা কৰিছিলোঁ যে আমি প্ৰভুৰ সেৱা কৰাৰ সময়ত আমাৰ জীৱনৰ এই অন্তিম অংশটো একেলগে কটাব পাৰিম। এই সকলোবোৰ বেলেগ বেলেগ হৈ পৰিছিল আৰু আকস্মিক দুৰ্ঘটনা আৰু মৃত্যুৱে আমাক এই পৃথিৱীত শেষ বাৰ্তালাপ কৰিবলৈ ইজনে সিজনক বিদায় দিবলৈ অনুমতি দিয়া নাছিল। এনে বহুতো কথা আছে যিবোৰ মই বুজি নাপাওঁ আৰু মোৰ ওচৰত প্ৰশ্ন আছে যিবোৰৰ উত্তৰ পাবলৈ অনন্তকাললৈ অপেক্ষা কৰিব লাগিব। তেতিয়ালৈকে মই আমাৰ সৰ্বশক্তিমান প্ৰভুক ভৰসা কৰাৰ সিদ্ধান্ত লৈছোঁ, কিয়নো তেওঁৰ বাক্যই কয় যে তেওঁ ভাল আৰু তেওঁ প্ৰেম আৰু তেওঁ এটাও ভুল নকৰে। যীশুৱে মোৰ চকু পানী, মই অনুভৱ কৰা ক্ষতি আৰু মই অনুভৱ কৰা দুখ আৰু দুখৰ বিষয়ে চিন্তা কৰে নেকি? ঈশ্বৰৰ বাক্যই মোক আশ্বাস দিয়ে যে তেওঁ এই পৃথিৱীত বাস কৰাৰ বাবে কৰে আৰু মই পাৰ হৈ যোৱা সকলোবোৰৰ সোৱাদ লৈছিল। তদুপৰি ক্ৰছত তেওঁ মোৰ সকলো দুখ বেদনা দুখ কঢ়িয়াই লৈ গৈছিল। তেওঁ বুজি পায় যে যেতিয়া মই কান্দো, অকলশৰীয়া অনুভৱ কৰোঁ আৰু মোৰ ভৱিষ্যতৰ বিষয়ে আচৰিত হওঁ, মই এতিয়া অনুভৱ কৰা দুখৰ বাহিৰত মোৰ হৃদয় কেতিয়া পাৰ হ'ব? ঈশ্বৰে আমাক এনেদৰে সৃষ্টি কৰিছিল যে আমাক দুখ কৰিবলৈ সময়ৰ প্ৰয়োজন, যাতে আমাৰ আত্মাই ক্ষতিৰ পিছত পুনৰুদ্ধাৰ আৰু আৰোগ্য অনুভৱ কৰিব পাৰে। ইমানবোৰ পৰীক্ষাৰ মাজেৰে যোৱা ডায়ুদে গীতমালা 23:3 নিজৰ অভিজ্ঞতাৰ পৰা সাক্ষ্য দি কৈছিল, তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে। আজিকালি মই গীতমালা 23 আৰু 2 গীতমালাৰ জৰিয়তে দিনত কেইবাবাৰো প্ৰাৰ্থনা কৰোঁ আৰু মই হৃদয়েৰে বিশ্বাস কৰোঁ যে তেওঁ মোৰ আৰু তেওঁৰ ওপৰত বিশ্বাস ৰখা সকলোৰে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বিশ্বাসী। মই এক সময়ত এদিন প্ৰভুক ভৰসা কৰি আছোঁ, মই এই মুহূৰ্তত এইটোৱে পৰিচালনা কৰিব পাৰোঁ, অন্যথা মই অভিভূত অনুভৱ কৰোঁ আৰু তেওঁ প্ৰতিদিনে মোৰ সৈতে খোজ কাঢ়িবলৈ আৰু মোক প্ৰয়োজনীয় শক্তি দিবলৈ বিশ্বাসী। দিনটোৰ বাবে মোৰ কৰিব লগা তালিকা আগৰ তুলনাত ছুটি, আৰু কেতিয়াবা মই কেৱল ৰ'ব লাগিব আৰু বিশ্ৰাম ল'ব লাগিব বা মোৰ মৰমৰ নাতি নাতিনীৰ সৈতে সময় কটাব লাগিব। যিটোৱে মোক আটাইতকৈ বেছি সহায় কৰে সেয়া হ'ল যে মই ঈশ্বৰৰ বাক্যৰ ওপৰত মোৰ বিশ্বাস ৰাখিব পাৰোঁ আৰু ইয়াক আঁকোৱালি ল'ব পাৰোঁ। মই মোৰ নিজৰ জীৱনৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ত আৰু পৰিচৰ্যাত সন্মুখীন হোৱা বহুতো সংগ্ৰামৰ সময়ত এইটো শিকিব আৰু অনুশীলন কৰিব লাগিছিল। মোৰ মৰমৰ ভনী, আপুনি আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষণৰ সন্মুখীন হোৱাৰ আগতে মই আপোনাক এইটো শিকিবলৈ উৎসাহিত কৰিছোঁ। মই যি শাস্ত্ৰৰ ওপৰত বিশ্বাস ৰাখিছোঁ তাৰ ভিতৰত এটা হৈছে যীশুৱে দিয়া প্ৰতিজ্ঞা, মই তোমালোকক কেতিয়াও নেৰিম আৰু তোমাক কেতিয়াও ত্যাগ নকৰিম। ভৱিষ্যতে মোৰ কি হ'ব তাৰ প্ৰতি মোৰ ভয় আঁতৰাই আনে। মেট্ৰ'পলিটানে প্ৰায় ইব্ৰি 12 অধ্যায় 1 পদৰ পৰা অহা সাক্ষীসকলৰ ডাঙৰ ডাৱৰৰ বিষয়ে কৈছিল, যিবোৰে আমাক আগুৰি ধৰিছিল। মই কল্পনা কৰোঁ যে তেওঁ এই মেঘৰ সৈতে যোগ দিছে আৰু আমি তেওঁৰ উদাহৰণ অনুসৰণ কৰি থকাৰ সময়ত আৰু মণ্ডলী হিচাপে তেওঁ আমাৰ বাবে এৰি যোৱা দৃষ্টি আৰু দিশ পূৰণ কৰাৰ সময়ত তেওঁ আগ্ৰহেৰে চাই আছে। মৰমৰ ভনী, আমি যীশু আমাৰ প্ৰভু আৰু আমাৰ আধ্যাত্মিক পিতৃলৈ আটাইতকৈ সন্মান আৰু আনন্দ কঢ়িয়াই আনিম যদি আমি অনন্তকাল জীয়াই থাকিবলৈ বাছনি কৰোঁ আৰু যিসকলে আগতে কেতিয়াও শুনা নাছিল তেওঁলোকৰ ওচৰলৈ শুভবাৰ্তা লৈ যোৱাত আমাৰ জীৱন বিনিয়োগ কৰিম। আহক আমি আমাৰ মেট্ৰ'পলিটান থিওফিলাছ আৰু আমাৰ সকলো বিশ্বপ আৰু নেতাৰ বাবে বিশ্বস্ততাৰে প্ৰাৰ্থনা কৰোঁ। হওক যে তেওঁ ঈশ্বৰে তেওঁলোকক তেওঁৰ জ্ঞানৰ পথ প্ৰদৰ্শন কৰিব, যিহেতু তেওঁলোকেই আমাৰ মণ্ডলীক আগুৱাই নিব। ভনী হিচাপে আমি তেওঁলোকক আৰু আমাৰ মণ্ডলীৰ বাবে আশীৰ্বাদ আৰু উৎসাহিত হোৱা উচিত। আহক আমি আশাত জীয়াই থাকোঁ। মোৰ মৰমৰ ভনী, এই পত্ৰখনত মই মোৰ অন্তিম দুমাহৰ যাত্ৰাটো আপোনাৰ সৈতে ভাগ বতৰা কৰিছোঁ। পুনৰুত্থানৰ প্ৰতিশ্ৰুতিয়ে এদিন আমাৰ সকলো শোকক আনন্দত পৰিণত কৰিব। আমি মেট্ৰ'পলিটান আৰু আমাৰ আগত যোৱা সকলোৰে সৈতে একেলগে থাকিম। এইবাৰ এইটো চিৰকাল আৰু আমাৰ উদ্ধাৰকৰ্তাৰ উপস্থিতিও থাকিব। অনুগ্ৰহ কৰি জানক যীশুত আপোনালোকক মই ভাল পাওঁ আৰু মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ। খ্ৰীষ্টত আপোনাৰ ভনী গিছেলা য়োহানান।